এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী নিৰ্বাচনী তৎপৰতা, বিজেপিৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ আহ্বান। আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা। ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন স্থানত বিহুৰ আখৰা কৰ্মশালাৰে উখল মাখল পৰিৱেশ। আৰু হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে গুজৰাট টাইটান্ছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি তামোলপুৰৰ পথালিকুছিত আয়োজিত সদৌ বাথৌ মহাসভাৰ 32 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কয় যে সকলোৱে ধৰ্মীয় আৰু আধ্যামিক ৰীতি নীতি, বিশ্বাস, সংস্কৃতি আদিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰা উচিত। ধৰ্মীয় বিশ্বাস, পৰম্পৰা, আচাৰ অনুষ্ঠান, গীত নৃত্য আদি কেৱল জাতীয় বা জনগোষ্ঠীয় পৰিচয়ৰ প্ৰতীক নহয়, বৰং এয়া স্বকীয় অস্তিত্বৰ মূল আধাৰ বুলি তেওঁ কয়। সম্প্ৰতি আধুনিকীকৰণ, প্ৰব্ৰজন আৰু বিভিন্ন বাহ্যিক কাৰকৰ বাবে যুৱ প্ৰজন্মৰ বহু প্ৰতিনিধি নিজৰ জাতীয় আৰু জনগোষ্ঠীয় শিপা তথা সংস্কৃতিৰ পৰা বিচ্ছিন্ন হবলৈ ধৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে সকলোৱে একত্ৰিতভাৱে এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু ইয়াৰ সমাধান সূত্ৰ উলিয়াব লাগিব।
ৰাজ্য চৰকাৰে জনজাতীয় লোকসকলৰ ধৰ্ম আৰু বিশ্বাস এই দুটা যাতে অটুট থাকে তাৰ বাবে আমি বিভিন্ন প্ৰকাৰে কাম কৰি আহিছোঁ। বড়োসকলৰ ব্ৰহ্ম আৰু বাসু, কাৰ্বিসকলৰ নিজৰ ধৰ্ম বিশ্বাস, মিচিংসকলৰ নিজৰ ধৰ্ম বিশ্বাস, দেউৰীসকলৰ নিজৰ ধৰ্ম বিশ্বাস, ৰাভাসকলৰ নিজৰ ধৰ্ম বিশ্বাস, আধুনিকতাই যাতে এই সম্পদসমূহক লুপ্ত কৰি পেলাব নোৱাৰে তাৰ বাবে আমি নিৰন্তৰ এই ধৰ্ম আৰু ধৰ্মক বিশ্বাস কৰা জনজাতীয় লোকসকলৰ লগত থিয় হৈ আছোঁ। আৰু ৰাজ্যত নতুনকৈ গঠন হোৱা আমাৰ খিলঞ্জীয়া ধৰ্ম আৰু বিশ্বাস বিভাগে এই ক্ষেত্ৰত যথেষ্ট কামো কৰি আছে। কেইবাখনো বাথৌ থানচালি আমি কৰাত সহায় কৰিছোঁ আৰু ডাঙৰ বাথৌ থানচালি কোকৰাঝাৰত যিধৰণে নিৰ্মাণ হৈছে, গোৰেশ্বৰ, চিৰাং আৰু ঘোৰামাৰা বা তেজপুৰতো নিৰ্মাণ কৰাৰ কথা, আৰু এইটো আমাৰ এটা নিৰন্তৰ প্ৰক্ৰিয়া। যেনেকৈ এইবাৰ আমি নতুন শিক্ষানীতি মিচিং আৰু তিৱা ভাষা প্ৰৱৰ্তন কৰিছোঁ, আমাৰ বাগৰুম্বা সৰু সজাই প্ৰদৰ্শিত হ'ব, এই ধৰণৰ কামবিলাক আমি নিৰন্তৰভাৱে কৰি আহিছোঁ যাতে আমাৰ নিজৰ বিশ্বাস, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ ভাষা যাতে অটুট থাকে।
মুখ্যমন্ত্ৰীয়ে বাথৌ ধৰ্ম পৃথিৱীৰ অতি প্ৰাচীন ধৰ্মসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰে। নিজৰ চহকী সংস্কৃতি আৰু প্ৰাচীন পৰম্পৰাৰ সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তেহে বিশ্বমঞ্চত বড়ো জাতিৰ অনন্য পৰিচয় চিৰকাললৈ জিলিকি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। ঠেলামৰাত 500খন বাথৌ থানশালীলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে দিয়া প্ৰতিশ্ৰুতি অনুসৰি যোৱা দুবছৰত 200খন বাথৌ থানশালীলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। চলিত বৰ্ষত আৰু 100খন বাথৌ থানশালীলৈ বিত্তীয় সাহায্য আগবঢ়োৱা হ'ব বুলি ডঃ শৰ্মাই কয়। তেওঁ বাথৌ থানশালী আৰু হেৰিটেজ চেণ্টাৰ নামেৰে গোৰেশ্বৰ, চিৰাং আৰু ঘোৰামৰা বা তেজপুৰত 3খন বৃহৎ বাথৌ থানশালী সুন্দৰকৈ গঢ়ি তোলাৰ বাবে 5 কোটি টকাকৈ মুঠ 15 কোটি টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। নতুন দিল্লীত নিৰ্মাণ হ'বলগীয়া অসম ভৱনৰ চৌহদত নামঘৰ নিৰ্মাণৰ লগতে সিজুগছ ৰোপণ কৰি বাথৌ মহাসভাৰ সহযোগত বাথৌ ধৰ্মৰ গৌৰৱগাথা দাঙি ধৰাৰ বাবে চৰকাৰে প্ৰয়াস চলাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী উভয় পক্ষই নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ভোটদাতাৰ কাষ চপাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই জনসাধাৰণক ইমেইল, হোৱাটছএপ অথবা লিখিতভাৱে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ পোনপটীয়াকৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। জনসাধাৰণে পঞ্চায়ত সংকল্প পত্ৰ @gmail.com অথবা 9101664593 নম্বৰলৈ হোৱাটছএপ যোগে তেওঁলোকৰ পৰামৰ্শসমূহ অহা 10 এপ্ৰিলৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব। ইপিনে এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপয় বুজাবুজিৰে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত লৈছে। গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত কালি অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ 5টা বিধানসভা সমষ্টিৰ বিধায়কসকলক নিজ নিজ অঞ্চলত মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দায়িত্ব দিয়া হয়। কামৰূপ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰে দেখা গৈছে নিৰ্বাচনী কুচকাৱাজ। সমান্তৰালভাৱে কামৰূপ জিলাতো প্ৰতিটো বিধানসভা সমষ্টিতে প্ৰতিটো ৰাজনৈতিক দলেই তেওঁলোকৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশলৰ ক্ষেত্ৰত বিভিন্ন কুচকাৱাজ দেখা গৈছে। বিশেষকৈ কমলপুৰ বিধানসভা সমষ্টিত শেহতীয়াভাৱে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতে একেলগে সংবাদমেল যোগে জনাইছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত পূজাপুজিৰ মাজেৰে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। বিজেপি দলৰ সভাপতি আৰু এজিপি দলৰ সভাপতিৰ নিৰ্দেশ মৰ্মে তেওঁলোকে কমলপুৰ বিধানসভা সমষ্টিত আগন্তুক পঞ্চায়ত নিৰ্বাচনত একেলগে অৱতীৰ্ণ হ'ব। ঠিক সেইদৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিতো অগপ আৰু বিজেপি দলে একেলগে মিত্ৰৰাৰ ধৰ্ম পালন কৰি তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ৰঙিয়া সমষ্টিটো বিধায়ক ভৱেশ কলিতাই সংবাদমেল যোগে জনাইছে তেওঁলোকে বিজেপিৰ লগত থকা এন ডি এ যি আঞ্চলিক দলসমূহ আছে সেই দলসমূহৰ লগত লগ লাগি তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তাত থকা চাৰিটাকৈ জিলা পৰিষদ আৰু 25খন পঞ্চায়তত যি প্ৰাৰ্থী আগবঢ়াব সেই প্ৰাৰ্থীসমূহ এ জি পি দলৰ আৰু বিজেপি দলৰ সভাপতিদ্বয়ে তেওঁলোকে বুজাবুজি কৰাৰ পাছতে তেওঁলোকে আগন্তুক পঞ্চায়তত নিৰ্বাচন অৱতীৰ্ণ হ'ব। ঠিক সেইদৰে আমি গম পাইছোঁ যে পলাশবাৰী সমষ্টিটো মিত্ৰতাৰ ধৰ্ম পালন কৰি তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। সমান্তৰালভাৱে বাকীসমূহ ৰাজনৈতিক দলেও বিভিন্ন ৰণকৌশল অৱলম্বন কৰিছে বুলি গম পাইছোঁ আৰু বিভিন্ন ব্যৱস্থাৰে তেওঁলোকে আগন্তুক পঞ্চায়তত নিৰ্বাচনত অৱতীৰ্ণ হ'ব।
সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ'ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰা হৈছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিবলগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়েও নিজৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ অৰ্হতা সন্দৰ্ভত শেহতীয়াকৈ নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰে। এই অনুসৰি মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীসকলে নিজৰ সম্পত্তিৰ হিচাপৰ শপতনামা জমা দিব লাগিব। কোনো প্ৰাৰ্থী বা প্ৰাৰ্থীগৰাকীৰ পন্নীয়ে বাল্য বিবাহ আইন 2006 ভংগ কৰিব নোৱাৰিব। একেদৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচৰা প্ৰাৰ্থীৰ বয়স 21 বছৰৰ তলত হ'ব নোৱাৰিব বুলিও কোৱা হৈছে। প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাসগৃহত অনাময় শৌচাগাৰ থাকিব লাগিব। তদুপৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনো প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব বুলি কোৱা হৈছে। আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বোমা স্কোৱাড ডগ স্কোৱাডৰ দলে অভিযান চলাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰতিষ্ঠা দিৱসৰ সময়ত অসম অৰুণাচল সীমান্তত আলফা স্বাধীনে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ বাবে চেষ্টা চলোৱা বুলি অসম আৰক্ষীৰ চোৰাংচোৱাই গৃহ বিভাগক ইতিমধ্যে সতৰ্ক কৰি দিছে। সেয়েহে সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীয়ে নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। উজনি অসমৰ বিভিন্ন স্থানতো সংগঠনটোৱে যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী সষ্টম হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত উজনিৰ প্ৰাণামণিলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্ৰামাঞ্চলত জীয়ৰী বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ কাটি উলিয়াইছে। প্ৰযুক্তিয়ে পৰিৱৰ্তন সাধন কৰাৰ সময়তো গ্ৰামাঞ্চলৰ বহু ঠাইত ঢেঁকীৰ শব্দ শুনা গৈছে। মহিলাসকলে বিহুৰ সময়ছোৱাত অতিথি আপ্যায়নৰ বাবে পিঠা পনা জা জলপান যতনাই থোৱাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে। ইয়াৰ বিপৰীতে ঢুলীয়া নাচনীসকলৰ বিহুৰ আখৰা প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈ গৈছে। ঠায়ে ঠায়ে বিহু ঢোলৰ চেওঁ আৰু বিহু নামে চৌদিশ মুখৰিত কৰি তুলিছে। সদাব্যস্ত গুৱাহাটী মহানগৰবাসীও বহাগক আদৰাৰ বাবে সাজু হৈছে। মহানগৰীত মুকলি বিহু উদযাপনৰ লগতে কেইবাখনো ঐতিহ্যমণ্ডিত বিহুতলীত মঞ্চ বিহু উদযাপনৰ প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ লতাশিল, গণেশগুৰি, চানমাৰী, বেলতলা, ভৰলুমুখ আদি অঞ্চলত আড়ম্বৰপূৰ্ণভাৱে বিহু উদযাপন কৰা হ'ব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ প্ৰস্তুতিৰ বাবে কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত হৈছে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত পহিলা বহাগত হ'বলগীয়া মুকলি বিহুৰ বাবে কালি লাইখুঁটা স্থাপন কৰা হয়। বিহু নাচ গানৰ লগতে বহাগ বিহুৰ সৈতে জড়িত বিভিন্ন ৰীতি নীতি পালনৰ বাবে ৰাজ্যবাসী সাজু হৈছে। ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান আশ্বাস আৰু নৱম বাৰ্ষিক ডিব্ৰুগড় ৱৰ্কশ্বপ ৰেলৱে বিহু উদযাপন সমিতিৰ উদ্যোগত যোৱা 28 মাৰ্চৰ পৰা অনুষ্ঠিত বিহু নাচ আখৰাৰ কালি সামৰণি পৰে। এই আখৰাত কমেও 250 প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আজি সপৰিয়ালে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। বিশ্বৰ সৰ্বাধিক এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি কাজিৰঙা হাতী, ঢেকীয়াপতীয়া বাঘ, দুষ্প্ৰাপ্য দলহৰিণৰো বিচৰণথলী। পৰিয়ালৰ সৈতে কাজিৰঙা দৰ্শনলৈ অহা খেলুৱৈগৰাকীয়ে কাজিৰঙাৰ কঁহৰাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত নিশা কটোৱাৰ লগতে উদ্যানৰ অন্তৰ্ভাগত পৰিয়ালৰ সদস্যসকলৰ সৈতে হাতী আৰু জীপ ছাফাৰী কৰিব। কাজিৰঙালৈ তেণ্ডুলকাৰৰ আগমনৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু ক্ৰিকেটপ্ৰেমীসকল উৎসাহিত হৈ পৰিছে। স্থানীয় প্ৰশাসনেও তেণ্ডুলকাৰৰ আগমনক লৈ তৎপৰতা বৃদ্ধি কৰিছে। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সহযোগত আয়োজিত আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত ঋতুৰাজ বৰঠাকুৰে প্ৰথম, শিৱাশিষ ঠাকুৰে দ্বিতীয় আৰু মানৱ প্ৰতিম শৰ্মাই তৃতীয় স্থান দখল কৰে। মহিলাৰ ছিংগলছত নৱনীতা কলিতাই প্ৰথম, পুনম নাথে দ্বিতীয় আৰু হেনা দে তৃতীয় স্থান দখল কৰে। দলীয় শাখাত গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ শিৱাশিষ ঠাকুৰ, মানৱ প্ৰতিম শৰ্মা আৰু ঋতুৰাজ বৰঠাকুৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰক কালি বৰ্ষৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰা হয়। হায়দৰাবাদত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি নিশা গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। 153 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 16 অভাৰ 4টা বলত 3টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত আজি হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মার্কিন যুক্তরাষ্ট্রই সমগ্র বিশ্বৰ বিৰুদ্ধে অভাবনীয় প্ৰতিশুল্ক আৰোপ কৰাৰ পাছত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ লগতে ইউৰোপত প্ৰবল প্ৰতিবাদৰ জোৱাৰ উঠে। এই বাতৰি অন্যান্য কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। ৰাজ্যৰ জলজীৱন মিছনৰ কাম কাজৰ প্ৰাথমিকভাৱে সম্পূৰ্ণ হোৱা অডিটৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে ৰাজহুৱা কৰা নাই। আই আই টি মাদ্ৰাজে সম্পূৰ্ণ কৰা অডিটৰ প্ৰাথমিক প্ৰতিবেদন প্ৰকাশ কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে একো তথ্য সদৰি কৰা নাই। এই বাতৰি দৈনিক অসম কাকতৰ। অৰুণাচল প্ৰদেশৰ সীমান্তৰ কাষতে চীনে সামৰিক শক্তি বৃদ্ধি কৰি লোহুংজে বিমানঘাটি উন্নীতকৰণৰ কাম কৰি আছে। চীনৰ এই তৎপৰতাই ভাৰতলৈ নতুন ভাবুকি কঢ়িয়াই অনাৰ শংকা কৰা হৈছে। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় জনশক্তি নিগম এন এইচ পি চিয়ে অৰুণাচলত নিৰ্মাণ কৰা 2000 মেগাৱাট ক্ষমতাসম্পন্ন বৃহৎ নদী বান্ধে ৰঙালী বিহুৰ পূৰ্বে গেৰুকামুখ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উৎপাদন আৰম্ভ কৰিবলৈ সাজু হৈছে। এই বাতৰি আমাৰ অসম কাকতৰ। তামোলপুৰত বাথৌ মহাসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বৈশিষ্ট্যক স্বীকৃতি দিয়াটো সময়ৰ আহ্বান বুলি তেওঁৰ ভাষণত উল্লেখ কৰে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। সংৰক্ষণৰ লগতে অভিলেখ সৃষ্টিৰ লক্ষ্যৰে শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনত কালি 12,000 মহিলাই একেলগে বিয়ানাম পৰিৱেশন কৰে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ। 2024 ডিচেম্বৰলৈকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা মুঠ ঋণৰ পৰিমাণ 717.9 বিলিয়ন ডলাৰ। এই নিৰিখ পূৰ্বৰ বৰ্ষৰ তুলনাত 10.7% অধিক। বাতৰিটো অসমীয়া খবৰ কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। অসম আৰু মেঘালয়ৰ মাজত সীমা বিবাদ সন্দৰ্ভত চলিত মাহৰ 25 তাৰিখত আনুষ্ঠানিক পৰ্যায়ত আলোচনা অনুষ্ঠিত হ'ব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত নিষ্পত্তি নোহোৱাকৈ 49,486টা গোচৰ পৰি আছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও আগলি বতৰা দিয়া হৈছে। খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক বিৰোধী নিৰ্বাচনী তৎপৰতা, বিজেপিৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰামৰ্শ আহ্বান। আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা। ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন স্থানত বিহুৰ আখৰা কৰ্মশালাৰে উখল মাখল পৰিৱেশ। আৰু হায়দৰাবাদত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 7 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। এই বাতৰিৰ পাছতে জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত প্ৰচাৰিত হ'ব।